এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথমখন কেবিনেট বৈঠক, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ আজি শুনানি, গুৱাহাটী মহানগৰীত কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া বীৰুবলা ৰাভাৰ আজি পুণ্যতিথি, গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত কুসংস্কাৰ বিৰোধী দিৱস পালন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি গুজৰাট টাইটানছৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি অনুষ্ঠিত হ'ব। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দিনৰ 2 বজাত বৈঠকখন আৰম্ভ হ'ব। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডঃ শৰ্মাই প্ৰথমটো কাৰ্যসূচী হিচাপে আজি পুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিভিন্ন ৰাজ্যৰ 21 গৰাকী মুখ্যমন্ত্ৰী তথা কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে লক্ষাধিক লোকৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে তেওঁৰ 4গৰাকী সতীৰ্থ বিধায়কেও কালি খানাপাৰাত শপত লয়। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলী, মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু BPFৰ পৰা চৰণ বড়োৱে কালি মন্ত্ৰী হিচাপে শপত লয়। মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি অজন্তা নেওগে ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে।
এগৰাকী ব্যক্তিৰ ইমান কৰ্মোদ্যম থাকিব পাৰে যে এই কৰ্মোদ্যম উৎসাহ আপুনি ক'ৰ পৰা পাইছে? তেতিয়া কৈছিলে যে এজন জনপ্ৰতিনিধিয়ে যেতিয়া ৰাইজৰ পৰা আশীৰ্বাদ পায়, সেই আশীৰ্বাদ পালে দুগুণ শক্তি হয়, মানে সাহস পায়, সেইটোৱে কথা। আৰু আমি যোৱা সময়ছোৱা ৰাইজৰ যি বিপুল মানে আশীৰ্বাদ সঁহাৰি পাইছোঁ। আচলতে এই ইলেকশ্যনটো এটা ব্যতিক্ৰমী ইলেকশ্যন, স্বাধীনতাৰ 77 বছৰৰ পিছত ইমান বিপুল মেণ্ডেট। মই ভাবোঁ যে ইয়ে আমাক অধিক কৰ্ম প্ৰেৰণা দিব, দায়িত্ব আমাৰ কান্ধত বহাইছে, আৰু আমি অসমবাসীক কথা দিছোঁ যে এই মন্ত্ৰীসভাখনে আগন্তুক দিনত অসমক আগবঢ়াই লৈ যাবৰ কাৰণে দিনে নিশাই আমি কাম কৰিম। যোৱাবাৰ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচনৰ আগত 1 লাখ তেওঁ নিয়োগ কৰিম বুলি কৈছিলে, তাতকৈ বেছিহে আমি নিয়োগ কৰিব সক্ষম হ'লোঁ। ডেফিনেটলি এইবাৰ মুখ্যমন্ত্ৰীয়ে পণ লৈছে যে 10 লাখ যুৱক যুৱতীক স্বনিৰ্ভৰশীল কৰি তুলিব। আমি ভাবোঁ চৰকাৰখনে এই ক্ষেত্ৰত দিনে নিশাই কাম কৰিব।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই ইতিপূৰ্বে প্ৰকাশ কৰিছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰেই সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সভাপতি শ্ৰীশইকীয়াই কয় যে 21 মেৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ কয়।
মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সোনকালে হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ যি কিছু কথা বতৰা হৈছে, যিহেতু গোটেই কথাবিলাক আমাৰ এটা কালেক্টিভলি হয়, গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চাখিনি কৰোঁতে য'ত যেনেধৰণে আলোচনা কৰিব লাগে নিশ্চয় কৰিব, আৰু সোনকালে বোধহয় 21 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশনো হ'ব, গতিকে 21 তাৰিখৰ পৰা শপত গ্ৰহণ পৰ্ব আছে, বিধায়কসকলৰ অধ্যক্ষ নিৰ্বাচনৰ কথা আছে, গোটেইখিনি সোনকালে হৈ যাব।
নতুন দিল্লীত আজি দিনৰ 11 বজাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহান জনোৱাৰ পাছতে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ সংখ্যাও হ্ৰাস কৰা হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মেত নাকচ কৰিছিল। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অধিবক্তা সন্দীপ চমৰীয়াই গুৱাহাটীৰ কৃত্ৰিম বান আৰু অসুৰক্ষিত নলা নৰ্দমাৰ ফলত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এখন আবেদন ন্যায়ালয়ত দাখিল কৰিছিল। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কালি এই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে মহানগৰীখনৰ উন্মুক্ত মেনহোল আৰু অসুৰক্ষিত নলা নৰ্দমাসমূহে যাতে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে সেই ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে সেই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক বিষয়টো সন্দৰ্ভত দৃষ্টি ৰখাৰ লগতে আদালতে বিচৰা মাত্ৰে উপস্থিত হৈ তথ্য দাখিল কৰিবলৈ কৈছে। উল্লেখযোগ্য যে অধিবক্তাগৰাকীয়ে দাখিল কৰা আবেদনখনত যোৱা 19 এপ্ৰিলত মালিগাঁৱত সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ মাজত এগৰাকী মহিলাৰ মেনহোলত পৰি মৃত্যু হোৱা ঘটনাৰ কথাও উল্লেখ কৰা হৈছিল। উচ্চ ন্যায়ালয়ে এই বিষয়টো সন্দৰ্ভত অহা 25 মেত পুনৰ শুনানি গ্ৰহণ কৰিব। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা বীৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰি আহিছিল। কমেও 34 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বীৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বীৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। বীৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত আজি কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে। মিছন বীৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত গোৱালপাৰাৰ ঠাকুৰভিলাৰ বীৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই সন্দৰ্ভত আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰশিদুল হুছেইনে এইদৰে কয়।
গোৱালপাৰা জিলাৰ অতি ভিতৰুৱা গাঁও ঠাকুৰভিলাৰ পৰা ডাইনী অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী ডক্টৰ বীৰুবালা ৰাভাৰ 2024 চনৰ আজিৰ দিনটোত মহাপ্ৰয়াণ ঘটিছিল। ইয়াৰ পিছতে অসম চৰকাৰে 13 মে অৰ্থাৎ আজিৰ দিনটোক বীৰুবালা ৰাভাৰ মৃত্যুতিথি উপলক্ষে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেয়ে যোৱা বৰ্ষৰ পৰা আজিৰ দিনটোক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰোধী দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ মূল উদ্দেশ্য হৈছে সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ লগতে বিজ্ঞান মনস্কতাৰ প্ৰচাৰ কৰা। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইৰ লগতে ঠাকুৰবিলাতো আজি পদ্মশ্ৰী বীৰুবালা ৰাভাৰ মৃত্যুতিথিৰ লগতে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে।
বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতি আৰু জীৱিকা অভিযান অৰ্থাৎ VBGRAMJI আইন অহা 1 জুলাইৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ব। মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত অভিযানৰ অধীনত পূৰ্বে 100 দিনৰ কৰ্ম নিশ্চয়তা প্ৰদান কৰা হৈছিল যদিও এই নতুন আইনৰ অধীনত 125লৈ কৰ্মদিন বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে। 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰাম্য উন্নয়ন আঁচনিৰ পৰিকাঠামো নতুন ৰূপত গঢ় দিবলৈ চৰকাৰে এই সংস্কাৰ সাধন কৰিছে। নতুন আইন অনুসৰি দেশৰ সকলো ৰাজ্যৰ শ্ৰমিকে ইয়াত আবেদন কৰিব পাৰিব। আবেদনৰ 15 দিনৰ ভিতৰত কাম নাপালে শ্ৰমিকসকলে নিৰ্দিষ্ট হাৰত নিবনুৱা ভাট্টা লাভ কৰিব। 1 জুলাইৰ পৰা গ্ৰাম্য নিয়োগ আঁচনিৰ অধীনত চলি থকা সকলো কাম VBGRAMJI আইনৰ আওতালৈ যাব। অৱশ্যে নতুন শ্ৰম কাৰ্ড লাভ নকৰা পৰ্যন্ত পূৰ্বে জব কাৰ্ড লাভ কৰা শ্ৰমিকসকলে পুৰণি কাৰ্ডতে কাম কৰিবলৈ সমৰ্থ হ'ব। দীপৰ বিলত সম্পন্ন হোৱা শেহতীয়া পক্ষী নিৰীক্ষণত কমেও 174টা প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী চৰাই নথিভুক্ত হৈছে। এটা প্ৰকৃতিপ্ৰেমী সংগঠনে যোৱা বছৰ নৱেম্বৰৰ পৰা চলিত বছৰ এপ্ৰিললৈকে এই পক্ষী নিৰীক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। নিৰীক্ষণকালত দূৰবীন আৰু কেমেৰা ব্যৱহাৰ কৰি চৰাই চিনাক্তকৰণৰ লগতে প্ৰযুক্তিৰো সহায় লোৱা হৈছিল। 10 মেত অনুষ্ঠিত এই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি অধিৱেশনত ছমহীয়া পক্ষী সমীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। নিৰীক্ষণত লাভ কৰা তথ্য অনুসৰি 42টা প্ৰজাতিৰ শীতকালীন পৰিভ্ৰমী চৰাই আৰু 64টা দীপৰ বিলৰ চৰাই পোৱা গৈছে। পৰিভ্ৰমী চৰাইৰ ভিতৰত দেওৰাজ হাঁহ, দীঘল নেজি হাঁহ, বালিঘোঁৰা আৰু চাকৈ চুকুৱা উল্লেখযোগ্য বুলি কোৱা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAয়ে যোৱা 3 মেত অনুষ্ঠিত NEET UG 2026 বাতিল কৰাৰ লগতে এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰিছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIলৈ প্ৰেৰণ কৰা হয়। NTAৰ সূত্ৰই প্ৰকাশ কৰা মতে তদন্তকাৰী সংস্থাটোক বিষয়টো তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। সংস্থাটোৱে প্ৰকাশ কৰা মতে অহা 10 দিনৰ ভিতৰত পৰীক্ষাৰ নতুন সময়সূচীৰ বিষয়ে সদৰি কৰা হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলিও সংস্থাটোৱে স্পষ্ট কৰি দিয়ে। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা অসুস্থ হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে চিকিৎসালয়ত তেওঁক সাক্ষাৎ কৰি তেওঁৰ আশু আৰোগ্য কামনা কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষৰ সহযোগত বিশ্ববিদ্যালয়খনৰ FYIPGP ছাত্ৰ ছাত্ৰীসকলৰ বাবে মানসিক চাপ ব্যৱস্থাপনা কাৰ্যসূচী আৰু সজাগতা অভিযান কালি অনুষ্ঠিত হয়। এই অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মনোৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডাঃ দীপজ্যোতি বৰাই মানসিক স্বাস্থ্য, চাপ নিয়ন্ত্ৰণ আৰু মাদক দ্ৰব্যৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰানত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। 169 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি হায়দৰাবাদে 14 অভাৰ আৰু 5টা বলতে আটাইকেইটা উইকেট হেৰুৱাই 86 ৰানহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ কাগিছো ৰাবাদা আৰু জেছন হোল্ডাৰে 3টাকৈ উইকেট দখল কৰাৰ লগতে প্ৰসিদ্ধ কৃষ্ণাই 2টা আৰু মহম্মদ চিৰাজ আৰু ৰচিদ খানে 1টাকৈ উইকেট লাভ কৰে। কাগিছো ৰাবাদাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 168 ৰান কৰে। ছাই সুদৰ্শনে সৰ্বাধিক 61 আৰু ৱাশ্বিংটন সুন্দৰে 20 ৰানৰ বৰঙণি আগবঢ়ায়। হায়দৰাবাদৰ হৈ প্ৰফুল হিংগে আৰু ছাকিব হুছেইনে 2টাকৈ আৰু অধিনায়ক পেট কামিনছে 1টা উইকেট লাভ কৰে। প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও।
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, 20 মেৰ পিছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা, নীট UG বাতিল, জনপ্ৰিয় কবি জুনমণি দাসৰ অকাল বিয়োগ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কালি ডঃ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বাতৰি আজি আটাইকেইখন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটো আমাৰ অসম কাকতত হিমন্ত বিশ্ব শৰ্মাৰ মহাভিষেক, দৈনিক জনভূমি কাকতত বিকাশৰ নতুন যাত্ৰা, অসমীয়া খবৰ কাকতত জনসমুদ্ৰ সাক্ষী কৰি শপত গ্ৰহণ আদি শিৰোনামেৰে প্ৰকাশ পাইছে। 20 মেৰ পিছত নতুন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা থকাৰ বাতৰি অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতখনে। তামিলনাডুৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে কাৰ্যভাৰ গ্ৰহণৰ এদিনৰ পাছতে ৰাজ্যখনৰ 717খনকৈ মদৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। যোৱা 3 মে'ত অনুষ্ঠিত নীট UG বাতিলৰ পাছত ইয়াৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰা বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতখনে। বতৰ বিজ্ঞান বিভাগে অসমৰ লগতে অৰুণাচল, মেঘালয়ত 12-16 মে'লৈ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বাতৰিটো দি আছাম ট্ৰিবিউন কাকতৰ। জনপ্ৰিয় কবি জুনমণি দাসৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱাৰ বাতৰি কবিগৰাকীৰ আলোকচিত্ৰসহ প্ৰায় আটাইকেইখন কাকতে প্ৰকাশ কৰিছে। RSS মুৰববী মোহন ভাগৱতে 3দিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব। এই বাতৰিটো দৈনিক জনভূমি, দ্য চেণ্টিনেল আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
ধন্যবাদ ঋতুস্মিতা তামুলী। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চি কে শৰ্মা প্ৰেক্ষাগৃহত খেলুৱৈসকলক নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কালি এটা শিবিৰ মুকলি কৰা হয়। এই শিবিৰত ক্ৰীড়াৰ ক্ষেত্ৰত নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰি বহু খেলুৱৈ নিষিদ্ধ হোৱা ঘটনা সন্দৰ্ভত প্ৰায় 80 গৰাকী খেলুৱৈ আৰু অভিভাৱকক অৱগত কৰোৱা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথমখন কেবিনেট বৈঠক। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ আজি শুনানি। গুৱাহাটী মহানগৰীত কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া বিৰুবালা ৰাভাৰ আজি পুণ্যতিথি। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত কুসংস্কাৰ বিৰোধী দিৱস পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰানত পৰাস্ত কৰি গুজৰাট টাইটানছৰ পইণ্ট তালিকাত শীৰ্ষ স্থান লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।